এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পৰিচয় পংকজ নাৰায়ণ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্য চৰকাৰৰ 1,00,000 নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি 1,127গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান, নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কৰ উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত প্ৰকাশ হোৱা তালিকাত অসমৰ শিক্ষানুষ্ঠানৰ আশানুৰূপ স্থান লাভ, ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ বাবে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আৰু ডেনমাৰ্কৰ নভ নৰ্ডিক ফাউণ্ডেশ্যনৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ, ৰাজ্যৰ বিভিন্ন জিলাত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত আৰু প্ৰথম NTPC ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছিনিয়ৰ ল'ৰাৰ ৰিকাৰ্ভ শাখাত ৰেলৱেৰ বসদীপ ভগৱান, উত্তৰ প্ৰদেশৰ নীৰজ চৌহান আৰু PSCৰ অতনু দাসৰ শীৰ্ষ তিনিটা স্থান লাভ। ৰাজ্য চৰকাৰৰ 1,00,000 নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি 1,127গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই নিযুক্তি বিতৰণ অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত 266গৰাকী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত 872গৰাকী ষ্টাফ নাৰ্ছ আৰু 49গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। আজিৰ এই নিযুক্তি পত্ৰ বিতৰণৰ পাছত ৰাজ্য চৰকাৰৰ অভিলাষী 1,00,000 নিযুক্তি প্ৰক্ৰিয়াত চাকৰি লাভ কৰা লোকৰ সংখ্যা 99,097লৈ বৃদ্ধি হ'ব। কেন্দ্ৰ চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত প্ৰকাশ কৰা তালিকাত অসমৰ শিক্ষানুষ্ঠানসমূহে আশানুৰূপ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। এই ক্ষেত্ৰত IIT গুৱাহাটীয়ে সামগ্ৰিক শাখাত 9ম স্থান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে 57 সংখ্যক স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে বিগত বৰ্ষৰ 88 সংখ্যক স্থানৰ পৰা 57 সংখ্যক স্থানলৈ উন্নত হোৱাৰ লগতে ৰাজ্যিক বিশ্ববিদ্যালয় শাখাত 13 স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। ইপিনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ ভিতৰত 28 সংখ্যক স্থান লাভ কৰিছে। অনুৰূপ ধৰণে কৃষি আৰু আনুষংগিক খণ্ডত অসম কৃষি বিশ্ববিদ্যালয়ে চতুৰ্দশ স্থান লাভ কৰিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ বিশ্ববিদ্যালয়খন 5টা স্থান আগুৱাই আহিছে। 2016 চনৰ পৰা প্ৰকাশ কৰি অহা NIRFৰ এইবাৰৰ তালিকাত বিশ্ববিদ্যালয়সমূহৰ ভিতৰত IISc বাংগালোৰে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে JNUয়ে দ্বিতীয় স্থান আৰু JMIয়ে তৃতীয় স্থান লাভ কৰিছে। অসমত ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত কালি ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৰেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰভাৰী হৰীশ দ্বিবেদীকে ধৰি নিৰ্বাচনী সমিতিৰ অন্যান্য সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ অন্তত ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে 10গৰাকী প্ৰাৰ্থীয়ে আবেদন জনাইছে। আলোচনাৰ অন্তত প্ৰাৰ্থীসকলৰ নাম দিল্লীলৈ প্ৰেৰণ কৰা হৈছে বুলি শ্ৰীকলিতাই জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাজ্যসভাৰ আসন গঠনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতি আৰু সংসদীয় বৰ্ডে সিদ্ধান্ত ল'ব। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আৰু নভ নৰ্ডিক ফাউণ্ডেশ্যনে অসমৰ স্বাস্থ্যখণ্ড বিকাশৰ বাবে কালি দিশপুৰৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিখনে আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ত শিক্ষা উদ্ভাৱন শাখা, চিমুলেচন লেব আদি স্থাপনকে ধৰি ৰাজ্যৰ নাৰ্ছিং শিক্ষাৰ উন্নতি, নাৰ্ছিং খণ্ডৰ প্ৰাতিষ্ঠানিক ক্ষমতা উন্নত কৰা আৰু স্বাস্থ্য আৰু নাৰ্ছিং পেছাদাৰীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ উন্নতিকে ধৰি কেইবাটাও দিশ সামৰি ল'ব। বুজাবুজি চুক্তি অনুসৰি এই অংশীদাৰিত্বই প্ৰথম অৱস্থাত 6 কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। বিশ্ববিদ্যালয়খনৰ সৈতে স্বাক্ষৰ কৰা এই বুজাবুজি চুক্তিৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই নভ নৰ্ডিক ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ জেকব উইলিয়ামছ অৰবাগক ধন্যবাদ জনায়। তেওঁ কয় যে ৰাজ্যখনৰ বাবে অগ্ৰাধিকাৰ খণ্ড স্বাস্থ্যখণ্ড হৈ আহিছে আৰু চৰকাৰে ইয়াৰ পৰিমাণ উন্নত কৰাৰ বাবে ন্যায়ালয়ভাৱে কাম কৰি আছে। তেওঁ লগতে কয় যে নভ নৰ্ডিক ফাউণ্ডেশ্যনৰ সৈতে হোৱা অংশীদাৰিত্বই ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ উন্নতিৰ বাবে সহযোগিতামূলক ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰিব। 1 এপ্ৰিলৰ পৰা 11 আগষ্ট পৰ্যন্ত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত 3.99% বৃদ্ধি হৈ 8,13,000 কোটি টকা হৈছে। আয়কৰ বিভাগে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ এই একে সময়ছোৱাত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ আছিল 6,55,000 কোটি টকা। ৰাজ্যৰ বিভিন্ন জিলাত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাই থকা হৈছে। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া অনুষ্ঠানৰ বাবে আৰক্ষী বেটেলিয়ন, অৰ্ধসামৰিক বাহিনী আৰু NCCৰ দলসমূহে পেৰেডৰ অনুশীলন চলাই আছে। ৰাজ্যৰ কেইবাটাও উগ্ৰপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জনোৱা আহানৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ৰেল সুৰক্ষা বাহিনীয়ে ৰেল ষ্টেচনত শিখৰ দগৰ সহায়ত সুৰক্ষা ব্যৱস্থা তদাৰক কৰি আছে। ৰেললাইন আৰু অন্যান্য স্থানত তালাচী অব্যাহত আছে। স্বাধীনতা দিৱসৰ উপলক্ষ্যত অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে 6,000 পতাকা প্ৰস্তুত কৰি উলিয়াইছে। মহানগৰৰ বিভিন্ন বিপণীত 3 বৰ্ণীয় জাতীয় পতাকা উভয়ে উদ্ভৱ কৰা দেখা গৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়তো 78 সংখ্যাৰ স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। সেই অনুসৰি 15 আগষ্টৰ পুৱা 8 বজাত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ বিভিন্ন জিলাতো চৰকাৰী বেচৰকাৰীভাৱে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে। ভাৰতীয় তিৰংগা অভিযানৰ অংশ হিচাপে আজি পুৱা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মটৰচাইকেল সমদল উলিওৱা হয়। পৰিবহন বিভাগৰ সহযোগত উলিওৱা এই সমদল খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হৈ জি এছ ৰোড, দীঘলীপুখুৰী, মালিগাঁও হৈ আই এছ বি টিত অন্ত পৰে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগতো হয় হয় তিৰংগা অভিযানৰ অধীনত তিৰংগা ৰাণৰ আয়োজন কৰা হয়। নেহৰু ষ্টেডিয়ামৰ পৰা দীঘলীপুখুৰী হৈ পুনৰ নেহৰু ষ্টেডিয়ামত এই ৰাণৰ অন্ত পৰে। মৰিগাঁও জিলাৰ কেইবাগৰাকীও প্ৰয়াত মুক্তিযুঁজাৰুৰ পৰিয়ালক কালি জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। প্ৰশাসনৰ বিষয়াসকলে মুক্তিযুঁজাৰু গণেশ ফুকন, বিনোদভাই কোচ, তিলক চন্দ্ৰ বৰা, দিনেশ ডেকা, সুচীন কামুলী, উত্তম চন্দ্ৰ ডেকা, বুলভৰাম বৰদলৈ, হেমৰাম পাটৰ, তিলক ডেকা আৰু সত্তান ডেকাৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰে। জিলা প্ৰশাসনৰ উদ্যোগত কালি বিহুতলীৰ সমীপত তিৰংগা সংগীত অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত যশস্বী গায়িকা তৰালী শৰ্মা, গীতাবাদক ৰাঘু আনচাৰী আৰু পাকৰী ঠাকুৰীয়াই পৰিৱেশন কৰে। দেশপ্ৰেম আৰু সংগীতৰ সমাহাৰ ঘটা এই অনুষ্ঠানত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, আৰক্ষী অধীক্ষক ভূমন্ত কুমাৰ দাসৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়বীয়া সাংবাদিক আৰু সাধাৰণ দৰ্শক উপস্থিত থাকে। ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ উদ্যোগত হাইলাকান্দিত এটা ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে। মহিলা আত্মসহায়ক গোটে পৰিচালনা কৰা এই কেন্দ্ৰত পূৰক মূল্যত ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট, যোৰহাট, নগাঁও, কামৰূপ, শোণিতপুৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া আদি জিলাতো স্বাধীনতা দিৱস উপলক্ষে প্ৰশাসনৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ঘৰে ঘৰে তিৰংগ পতাকা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি তিৰংগ সমদল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সন্ধিয়া আয়োজিত এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিনয় বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যখন নিচামুক্ত কৰি তোলাৰ লগতে এখন এইডছমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে গুৱাহাটীত কালি ৰাজ্য চৰকাৰে দুমাহজোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অৰ্থাৎ IEC অভিযান মুকলি কৰে। অসম এইডছ নিয়ন্ত্ৰণ ছচাইটিয়ে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ অংশ হিচাপে এই অভিযান মুকলি কৰা হয়। এই অভিযানে মাদক দ্ৰব্যৰ প্ৰচলন অধিক হিচাপে চিনাক্ত 10খন জিলাৰ 1000খন গাঁও সামৰি ল'ব। এই জিলাকেইখন হৈছে কামৰূপ মহানগৰ, ধুবুৰী, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, তিনিচুকীয়া, কাৰ্বি আংলং, কাছাৰ আৰু কৰিমগঞ্জ। অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই 4খন মহাবিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেড ৰিবন ক্লাবক HIV আৰু এইডছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে মাংপত্ৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800-11-7800 এই নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদীয়ে অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 23 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজন AI মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে এই অনুষ্ঠান প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটোৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। গুৱাহাটীৰ ৰাভা গোবিন্দ বৰুৱাৰ ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত চলি থকা প্ৰথম MTPC ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছিনিয়ৰ ল'ৰাৰ ৰিকা খাটাত ৰেলৱেৰ জছদেৱ ভোগে, উত্তৰ প্ৰদেশৰ নীৰজ চৌহান আৰু PSBৰ অতনু দাসে শীৰ্ষ 3টা স্থান লাভ কৰিছে। ইফালে ছিনিয়ৰ ছোৱালী ৰিকাভ শাখাত গুৱাহাটীৰ ভাবুৰা ভাৰ্গৱী হাৰিয়ানাৰ সংগীতা আৰু মহাৰাট্টৰ সৃষ্টি বালাজীয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। কালি ছিনিয়ৰ ল'ৰা আৰু ছোৱালীৰ কম্পাউণ্ড শাখাৰ ফাইনেল খেল অনুষ্ঠিত হয়। ল'ৰা শাখাত দিল্লীৰ প্ৰিয়াংশে প্ৰথম আৰু ছোৱালীৰ শাখাত মহাৰাট্টৰ মাধুৰীয়ে প্ৰথম স্থান লাভ কৰে। কাইলৈ আৰু পৰহিলৈ জুনিয়ৰ আৰু অহা 17 আৰু 18 আগষ্টত ছাব জুনিয়ৰ খেল অনুষ্ঠিত হ'ব। স্থানীয় খেলুৱৈসকলক আগশাৰীৰ ক্ৰিকেটৰ সৈতে খেলাৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা টি টুৱেণ্টিৰ বিগ ক্ৰিকেট লীগ BCL প্ৰচাৰ ভাৰতীৰ সৈতে এখন ঐতিহাসিক দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে। BCLৰ উদ্বোধনী সংস্কৰণ অহা মাহত লক্ষ্ণৌত অনুষ্ঠিত হ'ব। BCLৰ খেলসমূহ DD স্পৰ্টছ চেনেলযোগে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আৰু প্ৰচাৰ ভাৰতীয়ে ইয়াৰ আটাইবোৰ নেটৱৰ্কৰ জৰিয়তে এই খেলসমূহ সম্প্ৰচাৰ কৰিব। BCLৰ প্ৰথম সংস্কৰণৰ খেল 13খন দেশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰ কৰা হ'ব। এই প্ৰতিযোগিতাত 6টা দলে অংশগ্ৰহণ কৰিব। লখিমপুৰৰ বিশিষ্ট চিত্ৰশিল্পী তথা লখিমপুৰ চাৰুক আৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰকমল গগৈ আজি পুৱা 78 বছৰ বয়সত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। শিল্পীগৰাকী বাৰ্ধক্যজনিত ৰোগত চিকিৎসাধীন হৈ আছিল। শিল্পীগৰাকীক ৰাজ্য চৰকাৰে 2022 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰিছিল। এতিয়াখনত আজি গুৱাহাটীৰ প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি সময়াৱলোকন আগবঢ়াইছে ভাস্বতী দেৱীয়ে।
দেৱগোষণ প্ৰকৃত ৰাষ্ট্ৰীয় ৰেংকিং শীৰ্ষ 100 মাজত ৰাজ্যতনৰ শিক্ষানুষ্ঠান সেইদিনে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ ৰেংকিঙত দেৱতী আইআইটিকে ধৰি অসমৰ 3খন শিক্ষানুষ্ঠানে শীৰ্ষ 100 স্থান লাভ কৰা বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লগতে ৰাজ্যিক ব্যৱসায়ৰ বৃহত্তৰ কথা সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে অসম চৰকাৰৰ এখন তথ্যচিত্ৰ নিৰ্মাণৰ বাবে প্ৰস্তাৱ হোৱাটোৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱা বাতৰিটো দি আছাম ট্ৰিবিউন বা চেণ্টিনেল কাকতে ভিনদিন সেইদিনাৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হৈছে। সাৰাংগাল উপলক্ষে চলি থকা শ্ৰাৱণ জনবাসী উৎসৱৰ আনন্দ উল্লাসৰ মাজতে বিশাখাৰ কচুকত সংঘটিত হোৱা পথ দুৰ্ঘটনা 5 বন্দৰভক্তৰ মৃত্যুৰ বাতৰিটো নিৰ্মাণ বাৰ্তা অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ হৈছে। সদ্য সমাপ্ত পেৰিছ অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰি উভতি অহা অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁক অসমৰ ক্ৰীড়া দুৰ্ঘটনাৰ বাতৰিটো অসম অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ হৈছে। উপ নিৰ্বাচন পঞ্চায়ত ৰাজ্যসভাৰ নিৰ্বাচনকে পঢ়াধুৰাত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ বৈঠকৰ বাতৰিটো ৰাজ্যসভাৰ বাবে দলজনৰ প্ৰাৰ্থী তালিকা শিৰোনামেৰে অসমৰ প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত 7 তাৰিখৰ নিৰাপত্তা শিৰোনামেৰে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ৰাজধানী দিল্লী আৰু লালকিল্লাত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলাৰ বাতৰিটো জনজীৱনী কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ জীৱনজোৰা সাধনা বঁটা, ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে ডঃ ৰামৰাজ নাৰায়ণক নিযুক্তি, বৰাগত ভয়াৱহ দুৰ্ঘটনাত বিজেপি নেতাৰ মৃত্যু, গোৱাত অভিযানচলৰ আগচাইবাৰ অপৰাধী গ্ৰেপ্তাৰ, আৰক্ষী ইত্যাদি। ইয়াৰ আছিল আজি গুৱাহাটীতে প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ স্থানীয় বুলি কম।
ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি 1,127 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কৰ উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত প্ৰকাশ হোৱা তালিকাত অসমৰ শিক্ষানুষ্ঠানৰ আশানুৰূপ স্থান লাভ, ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ বাবে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আৰু ডেনমাৰ্কৰ নভো নৰ্ডিক্স ফাউণ্ডেচনৰ বুজাবুজি চুক্তি স্বাক্ষৰ, ৰাজ্যৰ বিভিন্ন জিলাত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত আৰু প্ৰথম NTPC ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছিনিয়ৰ ল'ৰাৰ ৰিকাভ শাখাত নিৰ্মল জছদেৱ ভোগে উত্তৰ প্ৰদেশৰ নীৰজ চৌহান আৰু PSBৰ অতনু দাসৰ শীৰ্ষ 3টা স্থান লাভ। হোৱাৰ আছিল বাতৰি ইমানতে শেষ হ'ল।